দ্বিতীয় বিবৰণ ১৮ অধ্যায় পুৰোহিত আৰু লেবীসকলৰ বাবে ব্যৱস্থা। লেবীয়া পুৰোহিতসকল আৰু লেবী গোষ্ঠীৰ সকলো লোকে আন ইজৰাইলীয়াসকলৰ দৰে কোনো ভূমি বা সম্পত্তি আধিপত্য নাপাব। তেওঁলোকে যিহুৱাৰ উদ্দেশ্যে হোম বলিৰ কাৰণে যি সকলো অনা হ'ব আৰু যিহুৱাক আন যি সকলো আগবঢ়োৱা হ'ব তেওঁলোকে সেইবোৰ বস্তুহে খাব। ইজৰাইলীয়া ভাইসকলৰ মাজত তেওঁলোকৰ উত্তৰাধিকাৰ প্ৰাপ্তি বুলি একো নাথাকিব। যিহুৱাই কৰা প্ৰতিজ্ঞা অনুসাৰে যিহুৱাই হ'ব তেওঁলোকৰ উত্তৰাধিকাৰ। লোকসকলে যিবোৰ গৰু ছাগলী বা মেৰ ছাগ বলি দিব সেইবোৰৰ কান্ধ, গাল, দুখনৰ মাংস আৰু পাকস্থলী তেওঁলোকে পুৰোহিতসকলক দিব। এইবোৰেই হ'ব পুৰোহিতসকলে পাবলগীয়া ভাগ। আপোনালোকৰ প্ৰথমে চপোৱা শস্যৰ ফলবোৰ নতুন দ্ৰাক্ষাৰস আৰু তেল আৰু মেৰ ছাগৰ পৰা প্ৰথমবাৰ কাটি উলিওৱা নোম আপোনালোকে পুৰোহিতক দিব, কিয়নো আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ সকলো গোষ্ঠীৰ মাজৰ পৰা লেবী গোষ্ঠীক আৰু তেওঁলোকৰ বংশধৰসকলক বাছি ল'লে যাতে তেওঁলোকে সকলো সময়তে যিহুৱাৰ নামেৰে পৰিচৰ্যা কাৰ্য কৰিব পাৰে। সমগ্ৰ ইজৰাইল দেশৰ কোনো নগৰৰ পৰা এজন লেবিয়াই যদি নিজৰ বাসস্থান এৰি সম্পূৰ্ণ নিজ ইচ্ছাৰে যিহুৱাই মনোনীত কৰা ঠাইত বাস কৰিবলৈ যায় তেতিয়া আন সকলো লেবিয়া ভাইসকলৰ দৰে তেওঁ ঈশ্বৰ যিহুৱাৰ উদ্দেশ্যে পৰিচৰ্যা কাৰ্য কৰিব লাগিব। সেই লেবিয়া লোকে পৈতৃক সম্পত্তি বিক্ৰী কৰি পোৱা মূল্যৰ উপৰিও সেই ঠাই আন লেবিয়াসকলৰ লগত আহাৰৰ সমান ভাগ পাব। যিহুৱাৰ ঘিনলগীয়া কাৰ্য। আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকক যি দেশ দিবলৈ গৈছে সেই দেশত সোমাই আন জাতিবোৰে যি সকলো ঘিনলগীয়া কাৰ্য কৰে আপোনালোকে সেই কাৰ্যবোৰ কৰিবলৈ নিশিকিব। আপোনালোকৰ মাজত যেন এনে কোনো লোক নাথাকে যিজনে নিজৰ সন্তানক হোম বলি উৎসৰ্গ কৰে, যিজনে মংগল চায়, যিজনে লক্ষণ চাই ভৱিষ্যতৰ কথা কয় বা মায়াবিদ্যা যাদুবিদ্যাৰ অভ্যাস কৰে, যিজনে তন্ত্ৰ মন্ত্ৰৰে সন্মোহিত কৰে, যিজনে ভূতৰ পৰামৰ্শ লয় আৰু মৃত লোকৰ আত্মাৰ লগত সম্পৰ্ক ৰাখে। এনেবোৰ কাৰ্য কৰা সকলো লোক যিহুৱাৰ আগত ঘিনলগীয়া আৰু এনে ঘিনলগীয়া কাৰ্যৰ কাৰণেই আপোনালোকৰ ঈশ্বৰ যিহুৱাই সেই সকলো জাতিক আপোনালোকৰ সন্মুখৰ পৰা দূৰ কৰিব। আপোনালোক আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ আগত নিদোষী হ'ব লাগিব। যিহুৱাৰ ভাববাদী। আপোনালোকে যি জাতিবোৰক উদ্ধাৰ কৰি ভূমি অধিকাৰ কৰিব তেওঁলোকে মায়াবিদ্যা আৰু মংগল চোৱা ভৱিষ্যত বক্তাসকলৰ কথা শুনে, কিন্তু আপোনালোকক হ'লে আপোনালোকৰ ঈশ্বৰ যিহুৱাই তেনে কৰিবলৈ নিষেধ কৰিছে। আপোনালোকৰ ঈশ্বৰ যিহুৱাই আপোনালোকৰ মাজৰ ভাইসকলৰ এজনক আপোনালোকৰ কাৰণে মোৰ নিচিনা এজন ভাববাদীক উৎপন্ন কৰিব। আপোনালোকে তেওঁৰ কথামতে চলিব লাগিব। হোৰেব পাহাৰৰ ওচৰত আপোনালোক সকলোৱেই যিহুৱাৰ সন্মুখত সমবেত হোৱাৰ দিনা আপোনালোকে আপোনালোকৰ ঈশ্বৰ যিহুৱাৰ ওচৰত ইয়াকে প্ৰাৰ্থনা কৰিছিল। আপোনালোকে এই বুলি প্ৰাৰ্থনা কৰিছিল, ঈশ্বৰ যিহুৱাৰ মাত আমাক পুনৰ শুনিবলৈ নিদিব বা এই মহা অগ্নি আমাক পুনৰ চাবলৈ নিদিব, সেয়ে হ'লে আমি মৰি যাম। যিহুৱাই মোক কৈছিল, তেওঁলোকে ঠিকেই কৈছে, মই তেওঁলোকৰ ভাইসকলৰ মাজৰ পৰা তেওঁলোকৰ কাৰণে তোমাৰ দৰে এজন ভাববাদী উৎপন্ন কৰিম। তেওঁ মুখেৰেই মই মোৰ কথা ক'ম আৰু মই যি সকলো ক'বলৈ তেওঁক আজ্ঞা দিম তেওঁ তাকে ক'ব। সেই ভাববাদীয়ে মোৰ নামেৰে এই যি কথা ক'ব, কোনোৱে যদি মোৰ সেই কথা নুশুনে তেন্তে মই নিজে তেওঁৰ পৰা তাৰ হিচাপ ল'ম। কিন্তু মই আজ্ঞা নিদিয়া কথা যদি কোনো ভাববাদীয়ে মোৰ নাম লৈ অহংকাৰ কৰি কয়, অথবা যদি আন কোনো দেৱতাৰ নামেৰে কয়, সেই ভাববাদীজনৰ অৱশ্যেই প্ৰাণদণ্ড হ'ব। মিছা ভাববাদী, কোনো কথাত আপোনালোকে হয়তো মনতে ভাবিব পাৰে, এই বাৰ্তা জিহুৱাই কৈছে নে নাই তাক আমি কেনেকৈ জানিম। কোনো ভাববাদীয়ে যদি জিহুৱাৰ নামেৰে কথা কয় আৰু সেয়ে যদি পাছত সিদ্ধ নহয় বা নঘটে, তেন্তে জানিব লাগিব যে সেই কথা জিহুৱাই কোৱা নাই, সেই ভাববাদীয়ে অহংকাৰ কৰি সেই কথা কৈছে। আপোনালোকে তেওঁক ভয় নকৰিব।